লোকে লিখা শুভবাৰ্তা 18 অধ্যায় সফল প্ৰাৰ্থনাৰ বিষয়ে দুটা দৃষ্টান্ত। নিৰাশ নোহোৱাকৈ তেওঁলোকে যেন সকলো সময়তে প্ৰাৰ্থনা কৰা উচিত এই বিষয়ে বুজি পাবৰ কাৰণে যীশুৱে তেওঁলোকক এই দুটা দৃষ্টান্ত দি ক'লে, এখন নগৰত ঈশ্বৰলৈ ভয় নকৰা, মানুহকো নমনা এনে এজন বিচাৰক আছে। সেই নগৰত এজনী বাৰী মহিলাও আছিল। তেওঁ সেই বিচাৰকৰ ওচৰলৈ আহি নিবেদন কৰিলে যে অন্যায়ৰ প্ৰতিকাৰ কৰি মোৰ বিপক্ষৰ পৰা মোক উদ্ধাৰ কৰক। যাতে তেওঁ কিছুদিনলৈ সন্মত নহ'ল, কিন্তু পাছত নিজৰ মনতে ক'লে, মই যদিও ঈশ্বৰক ভয় নকৰোঁ আৰু মানুহকো নামানো, তথাপি এই বিধৱাগৰাকীয়ে মোক বাৰে বাৰে আমনি দিয়াৰ কাৰণে অন্যায়ৰ প্ৰতিকাৰ কৰি উদ্ধাৰ কৰিম, নহ'লে তেওঁ পুনৰ আহি মোক আমনি দিব। পাছত প্ৰভুৱে ক'লে, সেই অধাৰ্মিক বিচাৰকে কি কয় শুনা। তেনেহ'লে ঈশ্বৰলৈ দিনে ৰাতিয়ে কাকতি কৰা যি মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰুক শাস্তি দিবলৈ পলম কৰে, তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিবনে? মই তোমালোকক কওঁ, তেওঁ সোনকালে আহিব আৰু অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব। তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিৱীত বিশ্বাস পাবনে? ইয়াৰ পাছত নিজকে ধাৰ্মিক বুলি ভবা আৰু আন লোকক সেৱজ্ঞান কৰা এনে কিছুমান লোকৰ উদ্দেশ্যে তেওঁ এই দৃষ্টান্ত দিলে। দুজন মানুহে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গ'ল, তেওঁলোকৰ এজন ফৰাচী, আনজন কৰ সংগ্ৰহকাৰী। ফৰিচীয়ে থিয় হৈ নিজৰ মতে এইদৰে প্ৰাৰ্থনা কৰিলে, হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী নাইবা এই কৰ সংগ্ৰহকাৰীজনৰ নিচিনাও নহয়। এইকাৰণে মই তোমাৰ স্তুতি কৰোঁ। মই সপ্তাহত দুবাৰ লঘোণ দিওঁ আৰু মোৰ সকলো আয়ৰ দশমভাগ দান কৰোঁ। কিন্তু কৰ সংগ্ৰহকাৰীসকলে আঁতৰত থিয় হৈ স্বৰ্গৰ ফালে চকু তুলিবলৈ সাহ নকৰিলে, কিন্তু নিজৰ হিয়া ভুকুৱাই ভুকুৱাই ক'লে, হে ঈশ্বৰ, মই এজন পাপী, মোলৈ প্ৰসন্ন হৈ দয়া কৰক। মই তোমালোকক কওঁ, সেই ব্যক্তিজন ধাৰ্মিক বুলি প্ৰমাণিত নহ'ব, কিন্তু এইজনহে প্ৰমাণিত হৈ নিজৰ ঘৰলৈ গ'ল। কিয়নো যিকোনোৱে নিজকে নিজে বৰ বুলি মানে তেওঁক সৰু কৰা হ'ব, কিন্তু যিকোনোৱে নিজকে নিজে সৰু বুলি মানে তেওঁক বৰ কৰা হ'ব। শিশুসকললৈ যীশুৰ অনুগ্ৰহ। এদিন লোকসকলে নিজ নিজ শিশুবোৰক যীশুৱে চুই আশীৰ্বাদ কৰিবৰ কাৰণে তেওঁ ওচৰলৈ আনিলে, কিন্তু শিষ্যসকলে এইবোৰ দেখি তেওঁলোকক দবিয়ালে। তেতিয়া যীশুৱে তেওঁলোকক ওচৰলৈ মাতি ক'লে, শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা, কিয়নো ঈশ্বৰৰ ৰাজ্য এনেকুৱা লোকৰ বাবে। এই দৃষ্টান্তটো দিয়াৰ পাছত তেওঁ ক'লে, তোমালোকক স্বৰূপকৈ কওঁ, যিকোনোৱে শিশুবোৰৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে তেওঁ তাত কোনোমতে সোমাবলৈ নাপাব। এজন ধনী শাসনকৰ্তাৰ প্ৰশ্ন আৰু উত্তৰ। এজন ধনী শাসনকৰ্তাই সুধিলে, হে সৎগুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ম? যীশুৱে ক'লে, কিয় মোক সৎ বুলি কৈছা? ঈশ্বৰৰ বাহিৰে সৎ কোনো নাই। তুমি ঈশ্বৰৰ আজ্ঞাবোৰ জানানে? ব্যভিচাৰ নকৰিবা, নৰবধ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, তোমাৰ পিতৃ মাতৃক সন্মান কৰিবা। তাতে শাসনকৰ্তাই ক'লে, ডেকাকালৰে পৰা মই এই সকলোবোৰ পালন কৰি আছো। যীশুৱে এই কথা শুনি তেওঁক ক'লে, এতিয়াও এটা বিষয়ত তোমাৰ ত্ৰুটি আছে। তোমাৰ যি আছে আটাইবোৰ বেছি দৰিদ্ৰসকলক বিলাই দিয়া, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হ'ব, তাৰ পাছত মোৰ পাছে পাছে আহা। তেওঁ যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ শোকাতুৰ হ'ল, কিয়নো তেওঁ বৰ ধনী আছিল। তেতিয়া যীশুৱে তেওঁক দেখি ক'লে, ধনবন্ত লোকসকল ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য, কিয়নো ধনী লোক ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বেজীৰ বিন্ধাৰে উঠ সৰকি যোৱাই সহজ। যিসকল লোকে এই কথা শুনিলে, তেওঁলোকে ক'লে, তেনেহ'লে কোনে পৰিত্ৰাণ পাব? যীশুৱে উত্তৰ দি ক'লে, যিবোৰ কথা মানুহৰ দেখাত অসাধ্য, সেইবোৰ কৰ্ম ঈশ্বৰৰ দৃষ্টিত সাধ্য। এতিয়া পিতৰে ক'লে, চাওক, আমি নিজৰ সকলো এৰি আপোনাৰ পাছে পাছে আহিলোঁ। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যৰ কাৰণে যিকোনোৱে ঘৰ, তিৰোতা, ভায়েক, মাক বাপেক বা সন্তানসকলক ত্যাগ কৰে, এই পৃথিৱীত তেওঁ অধিক গুণ আৰু পৰকালত অনন্ত জীৱন নাপাব এনে কোনো নাই। নিজৰ মৃত্যু আৰু পুনৰুত্থান বিষয়ে তৃতীয়বাৰ জনোৱা। পাছত তেওঁ 12 পাচনীক লগত লৈ তেওঁলোকক ক'লে, চোৱা, আমি জেৰুচালেমলৈ যাত্ৰা কৰিছোঁ, যাতে ভাওবাদীসকলৰ দ্বাৰাই যি যি লিখা আছে সেই সকলো কথা মানুহৰ পুত্ৰত সিদ্ধ হ'ব, কিয়নো অনা ইহুদীসকলৰ হাতত তেওঁক উধাই দিয়া হ'ব, তাতে মানুহে তেওঁক বিদ্ৰোপ কৰিব, অপমান কৰিব, তেওঁৰ গাত থুই পেলাব আৰু চাবুকেৰে কোবাই তেওঁক বধ কৰিব, পাছত 3 দিনা তেওঁ আকৌ উঠিব। কিন্তু এই কথা তেওঁ কিয় ক'লে সেই বিষয়ে তেওঁলোকে একো নুবুজিলে। তেওঁলোকৰ পৰা এই বাক্য গোপন কৰি ৰখাৰ বাবে যি বাক্য কোৱা হ'ল সেই বাক্যৰ বিষয়ে তেওঁলোকে একো নাজানিলে। জিৰিহুত এজন অন্ধক চকু দিয়া। পাছত তেওঁ জিৰিহুৰ ওচৰ পোৱাত এজন অন্ধই বাটৰ কাষত বহি ভিক্ষা কৰি আছিল, যাতে মানুহৰ দল এটাই সেই বাটেৰে যোৱা শুনি তেওঁ তাৰ কাৰণ সুধিলে। তেতিয়া তেওঁলোকে তেওঁক ক'লে, নাচৰতীয়া যীচু এই বাটেদি গৈ আছে। তেতিয়া তেওঁ ৰিঙিয়াই ক'লে, হে যীচু দাউদৰ সন্তান, মোক দয়া কৰক। যাতে তেওঁক মনে মনে থাকিবৰ বাবে আগে আগে যোৱা মানুহবোৰে আহি তেওঁক দবিয়ালে। কিন্তু তেওঁ তেতিয়া বেছিকৈ হতাশ পাৰি ক'লে, হে দাউদৰ সন্তান, মোক দয়া কৰক। তেতিয়া যীচু থমকি ৰ'ল আৰু তেওঁৰ ওচৰলৈ মানুহজনক আনিবলৈ আজ্ঞা দিলে। পাছত তেওঁ ওচৰলৈ অহাত যীচুৱে তেওঁক সুধিলে, মই কি কৰাটো তোমাৰ ইচ্ছা? তেতিয়া তেওঁ ক'লে, হে প্ৰভু, মই যেন দেখিবলৈ পাওঁ। তেতিয়া যীচুৱে তেওঁক ক'লে, তুমি দৃষ্টি পোৱা, তোমাৰ বিশ্বাসী তোমাক ৰক্ষা কৰিলে। সেই সময়ত তেওঁ দৃষ্টি পালে আৰু ঈশ্বৰৰ প্ৰশংসা কৰি তেওঁৰ পাছে পাছে গ'ল। মানুহবোৰে এই কাৰ্য দেখা পাই ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে।